গাছফালত বহি দৌৰপতি আৰু মাকুমাৰী থকা লাৱনী গাভৰুজনীক দেখিলে বাৰু কোন ডেকাৰ মনত বিজুলী নেখেলিব? তাতে গাভৰুৱে আলিবাটলৈ চাই মিচিকীয়া হাঁহিৰে সঁহাৰি জনালে ডেকাৰ মন উখল মাখল লাগিবই। আৰু তেতিয়াই গাভৰুৰ ৰূপত ভুল গৈ ডেকাই বহু আশাৰে গীত জুৰে,
ঘৰৰে মুধতে ঐ সেনা তাত বৈ আছিলা ঐ সেনাই মূৰনে মুতে নাৰ ভৰণ গজে কি মুকুতা ঐ সেনা
মইনাৰ মুখলৈ চাবকে নোৱাৰি যেন পূৰ্ণিমাৰে জোন, বিশ্বৰ সকলো সৌন্দৰ্য যেন এখনি মুখতেই আবদ্ধ, মণি মুকুতাকো চেৰ পেলাই যোৱা এৰূপৰ চমকনিয়ে ডেকাৰ মন উতলা কৰে। সেয়েহে উতলা মনক সান্তনা দি ৰূপৰ মহিমাকে প্ৰকাশ কৰি গাবলৈ ধৰে,
ঘৰত নবহে মনে সমনীয়া, ঘৰত নবহে মনে সমনীয়া, পৰতো নবহে মন কমোৱা তোলাবোৰ যেনেকৈ উৰিছে, কমোৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিব বুকুৰে মৰমি, কুৰৰে পৰা বুকুৰে মৰমি কালে মৰমাৰি
লাৱনী মুখখনিৰ পাছতে নাৰীৰ সৌন্দৰ্যৰ প্ৰতীক হল দীঘল কলা চুলিকাৰীৰ নেঘেৰি খোপা, লিহিৰি লিহিৰি আঙুলি আৰু খামুচীয়া কঁকালটি, এই সকলো সৌন্দৰ্যৰ আকৰ বিহুৱতী গাভৰুৰ মৰম লগা চকুজুৰিৰ চাউনিত ডেকাই যৌৱনৰ সাৰ্থকতা বিচাৰি পায়। তেনেহে মুখলৈ চালেই মন কেনেবা কেনেবা লগা হয়। তেতিয়াই বিহুৱা ডেকাটিয়ে নেঘেৰি কোপাত হেপাহী কপৌ ফুল গুজি দিব মনেৰে গায়,
নেঘেৰি কুপাতে কুকুল নেপাহি কুকুলে নেপাহি কুনতে কুমাৰে মুখলৈ চাব কেনো নোৱাৰি, চাব কেনো নোৱাৰিতে হামুৰ কেনেবা পৰে, হাতৰে পুৰণি হাতে গামে আৰু হাতে গামে আৰু কঁকালৰ পুৰণি মূৰৰে শুৱনি মূৰৰে পেওঁতা, মূৰৰে পেওঁতা গলধনৰ পুৰণি
গাভৰুৰ দেহৰ প্ৰতি অংগৰ শোভা ধৰা পৰে ডেকাৰ চকুতহে। শৰীৰৰ প্ৰতি ভাজে ভাজে থকা অফুৰন্ত সৌন্দৰ্যৰ মোহনীয় আকৰ্ষণে চিত হৈ নিয়ে, তাকেই প্ৰকাশ কৰে বিহুত বিহু গীতৰ মাজেৰে,
মুখলৈ হিচাপা দুদোলা গাকুঞ্জেম, দুদোলা গাকুঞ্জেম অশান্তি অশান্তি হাতলৈ কিচাবা, হাতীৰে ফুলে যেন হাতীৰে ফুলে যেন কিনো কিনো
গাভৰুৰ দেহত মুগাৰ ৰিহা মেখেলাই কোনত যেন পুৱভে চৰাই তাকে দেখি ৰঙতে বিভোৰ হৈ যৌৱন বলিয়া ডেকাই ব্যাকুল কণ্ঠে গায়
তোমাৰ চকুযো ইহৰিণাৰ চকু দেন এ ভুকুতে পদু মৰ চকা ও তোমাৰ হাত দুখনি পদু মৰ থাৰি দেন ৰেচমৰ কাপোৰে ঢকা
হাতৰে আঙুলি পবালি 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 ভৰিৰে আঙুলি ধনৰে তোমাক দিলে নিজৰে তোমাক দিলে চাইনো চাই চাইনো চাই থাকি হাতৰে আঙুলি পবালি 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 ভৰিৰে আঙুলি নিজৰে তোমাক দিলে
এদিন নেদেখিলেই তেনেহি কাষলৈ মন মোৰা মাৰি যায় মুহত আচন্ন হৈ ডেকাই ভাত পানীৰে খোৱা পাতিত কটফটায় মনৰ খু দুৱনিৰে বলিয়াৰ দৰে কৰা কামকে ধুনাই কৰিবলৈ ধৰে তথাপিও যেন মনক বুজাব নোৱাৰে
পুৱাও নেদেখো অ তোমাকৈ লাহৰি গধূলি নেদেখি মৰো দিনতৈ এবেলি এ তোমাকে নেদেখি ও গাৰ পুৰণি মৰো
এইদৰে যৌৱন উচ্চল চঞ্চল ডেকাই বিহু গীতৰ মাজেৰে নোপোৱাৰ বেদনা প্ৰকাশ কৰে সেনাই বেদনার সহারি জনাই চেনেহিয়ে নিজের অন্তর সযতনে রাখি থাকা গভীর অনুভূতি বিলাকু ধীর ধীরক বই অহা পাহাড়ি জুড়িটির দরে বিভিন্ন মাঝে দিয়ে প্রকাশ করে মন দি নিজৰ কৰি লোৱা আপোনৰো আপোনজন যেন সদায় কাষতে থাকক কিন্তু হঠাতে ইমান প্ৰিয়জন যদি দূৰণিলৈ যাব লগা হয় প্ৰেয়সী দুখত ভাঙি নপৰিবনে তেনে অৱস্থাত প্ৰেয়সীয়ে নিজৰ মনৰ দুখ বিহু গীতেৰে প্ৰকাশ কৰি গায় নোহোৱাকৈ সহজ সৰল অসমীয়াৰ মুখেদি স্বতঃস্ফূৰ্তভাৱে ওলাই অহা ঐতিহ্যমণ্ডিত বিহু গীতৰ এটা সুকীয়া মহত্ব আছে, আৰু আছে সুকীয়া সৌন্দৰ্য। এই পুৱতি সুৰীয়া বিহু গীত বিহু নাচ আদি ভাৱ অনুভূতিৰ মুক্ত প্ৰকাশ। কেঁচা মাটিৰ কেঁচা নৰাৰ গোন্ধত কেঁচা মৰমৰো উমান পোৱা যায়। মহৰ কিছু চুটি মহ গোৱাল ডেকাটিয়ে আঁতৰৰ পৰাই পকা ধান দাই থকা গাভৰুজনীৰ মন জুপি চাবলৈ গীত জোৰে।
ধাৰে ধাৰে ঘূৰি মইনা, ও পানীৰ ধাৰে ধাৰে গলি, মইনা মইনা বুলি মাতো তিনি বেলি, ঐতিনো চুৰি ওহায় ধাৰে ধাৰে গলি মইনা, পানীৰ ধাৰে ধাৰে গলি মইনা, পানীৰ ধাৰে ধাৰে গলি মইনা, মইনা বুলি মাতো তিনি বেলি, উভতি নোচোৱা হৰি মইনা, উভতি নোচোৱা ওপৰে উৰিলে বগা ফুৰিব গলি, মনে মোৰে মইনা চাইনো চাই থাকিবৰ মন, চাইনো চাই থাকিলে এৰাব নোৱাৰি জেনা তলৰে, মনে মোৰে মইনা জেনা তলৰে, নৈ ধাৰে ধাৰে গলিও মইনা, পানীৰ ধাৰে ধাৰে গলিও মইনা, পানীৰ ধাৰে ধাৰে গলি মইনা, মইনা বুলি মাতো তিনি বেলি, উভতি নোযোৱা গলিও মইনা, উভতি নোযোৱা ওপৰত উৰিলে বগা কৰিব গলি, চাই নুচাই থাকিব মনে মোৰে মইনা, চাই নুচাই থাকিব মন, চাই নুচাই থাকিলে এৰাব নোৱাৰি জেনা তলৰে, মনে মোৰে মইনা জেনা তলৰে।
মহৰ শিঙৰ পেপাটি একাষে এৰি গীতেৰে মন কাহিনীবলৈ ওলোৱা ডেকাক গাভৰুৱে বুজি পোৱাটো তেনেই স্বাভাৱিক। পকা ধানৰ দৰে ভৰপক যৌৱনে আমনি দি থকা গাভৰুৱে গীতৰ সঁহাৰিৰে অন্তৰৰ গুপুত কথা উজাৰি দিয়ে। দুখনীয়া আকুল হৃদয়ৰ মিলনৰ প্ৰয়াস প্ৰকাশ পায় বিহুৰ লেখাৰীত।
সাজিছো বৰ ঘৰ সাজিছো বন্ধুৰ কেনে ভক্ত,
সেয়েহে বৰ পথাৰৰ বৰ হাঁচিপিৰ তলত বাজি উঠা ঢোল পেপাৰ শব্দত কোনো ৰব নোৱাৰা হয়। বিহু বলীয়া ডেকা গাভৰু আটাই চাপৰি মেলে বিহু মাৰিব, ইজনে সিজনক সঁচা মৰম দিবলৈ, সঁচা চেনেহ জাতি।